এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটীয়াপাৰত থকা 147 নম্বৰ তৈলক্ষাটটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা হৈছে। তিনিগৰাকী মাৰ্কিন তৈলক্ষাত বিশেষজ্ঞ কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকডনাল্ডৰ তত্বাৱধানত গেছ নিৰ্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ ONGCক পৰিৱেশ আইন ভংগ কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ONGCৰ খনন ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্ৰিত গেছ নিৰ্গমনৰ অভিযোগত বৰ্ডে এই জাননী জাৰি কৰিছে। পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডে জাৰি কৰা এটা নিৰ্দেশত উল্লেখ থকা মতে ONGCয়ে পানী সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1974, বায়ু সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ আইন 1981 আৰু বিপদজনক তথা আন বিষাক্ত পেলনীয়া সামগ্ৰী নিষ্কাশন নীতি 2016 ভংগ কৰাৰ অভিযোগত 15 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰা ভৈৰৱী চাইৰাং ৰেলপথছোৱাৰ সুৰংগসমূহ মিজো সংস্কৃতি, ঐতিহ্য, নৃত্য আৰু জনজীৱন প্ৰতিফলিত কৰা চিত্ৰৰে সজাই তুলিছে। মুঠ 5,021,45,00,000 টকা ব্যয়সাপেক্ষ এই ৰেলপথছোৱাক ৰেলগাড়ী চলাচলৰ উপযোগী বুলি যোৱা 10 জুনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা আয়ুক্তই নিশ্চিতি দিয়াৰ পাছত এতিয়া সমগ্ৰ ৰেলপথছোৱাৰ সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে। অহা কেইদিনমানৰ ভিতৰতে এই ৰেলপথৰে নিয়মীয়া গাড়ী চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ আইজলৰ সংবাদদাতাই জনাইছে। ডিমা হাছাও জিলাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাগিংগা আৰু লাম্পু খণ্ডত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে হাফলং আৰু শিলচৰৰ মাজত যান বাহনৰ চলাচল বন্ধ কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জাৰি কৰা এটা নিৰ্দেশত কোৱা হৈছে যে পথছোৱাৰ পৰা শিল, বালি আৰু আৱৰ্জনা আঁতৰোৱা আৰু যাত্ৰী আৰু যান বাহনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছে। এই পথেৰে চলাচল কৰা সকলো যান বাহন আৰু যাত্ৰীকে যাত্ৰা বাতিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। একেটা নিৰ্দেশযোগে জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু ৰেল কৰ্তৃপক্ষক ভূমিস্খলনৰ তীব্ৰতা হ্ৰাস কৰা আৰু আন দুৰ্ঘটনাৰ প্ৰতিৰোধক ব্যৱস্থাৱলী সম্পৰ্কত কাৰিকৰী বিশেষজ্ঞ নিযুক্ত কৰিবলৈকো নিৰ্দেশ দিয়ে। অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰাম আৰু কেন্দ্ৰীয়শাসিত অঞ্চল কেডাৰৰ জ্যেষ্ঠ IPS বিষয়া শাৰদ আগৰৱালক মিজোৰামৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। 1997 চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰী আগৰৱালে ইয়াৰ পূৰ্বে দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাৰ বিশেষ আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰী আগৰৱালে বৰ্তমানৰ সঞ্চালক প্ৰধান অনিল শুক্লাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব। গোলাঘাট জিলা প্ৰশাসনে আজি চৰকাৰী ভূমি দখল কৰি থকা 10টা পৰিয়ালক উচ্ছেদ কৰি 20 বিঘা চৰণীয়া ভূমি দখলমুক্ত কৰে। দীৰ্ঘদিন ধৰি একাংশ লোকে এই চৰণীয়া ভূমিত নিগাজিকৈ ঘৰ সাজি বসবাস কৰি আহিছিল বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আজি পুৱাৰে পৰা জিলা প্ৰশাসনে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সহযোগত উচ্ছেদ অভিযান চলায়। গৰমৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ পূৰ্বৰ দৰে নিয়মীয়া সময় অনুসৰি কৰাৰ নিৰ্দেশ দিয়া হৈছে। জিলা শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈৰ পৰা জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিব লাগিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিয়মীয়া সময়সূচী বাহাল থাকিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত জিলাখনৰ 14টা কৃষি চক্ৰত সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰিছে। জিলা কৃষি বিভাগৰ উদ্যোগত দীপোতা, ঘোঁৰামাৰী, ঢেকিয়াজুলি, ৰাক্ষসমাৰী, জামুগুৰি, ধলাইবিল, মিছামাৰী, ঠেলামৰা, বিলকুৰি, বালিপাৰা, চাৰিদুৱাৰ, চিলাবন্ধা আৰু চিৰাজুলি কৃষি চক্ৰৰ 100 হেক্টৰ কৃষিভূমিত উন্নতমানৰ কঠীয়া পৰিব। এই কঠীয়াসমূহ বান ক্ষতিগ্ৰস্ত কৃষকসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি মহকুমাৰ কৃষি বিষয়াই জনাইছে। জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাই আজি চিলাবন্ধাৰ ভৰলি চাপৰি গাঁৱত সমূহীয়া উন্নত জাতৰ ধানৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰেলপথত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলো ধৰণৰ ৰেলসেৱা যোৱা নিশাৰে পৰা বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ভালেসংখ্যক ৰেলগাড়ী বাতিল হোৱাৰ ফলত লামডিং জংচনত বৰাক উপত্যকা আৰু ডিমা হাছাওলৈ যাবলগীয়া যাত্ৰীসকলৰ যথেষ্ট ভিৰ দেখা গৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।